এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। সমগ্ৰ দেশজুৰি আজি জনসাধাৰণে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস উপলক্ষে গান্ধীজীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। গান্ধী জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। দেশে আজি লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়ঘাটত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ সময়ত দিয়া নেতৃত্বৰ বাবে শাস্ত্ৰীজীক সদায় স্মৰণ কৰা হ'ব। সমগ্ৰ ৰাজ্যতে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত আজি শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত জাতিৰ পিতাগৰাকীৰ জয়ন্তী উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জনসাধাৰণৰ হৈ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেই স্থানতে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে মানৱ জীৱনলৈ দিয়া শ্ৰেষ্ঠতম বাণী নিজৰ জীৱনতো প্ৰয়োগ কৰি মহামানৱ মহাত্মা গান্ধীয়ে যি আদৰ্শ দেখুৱাই থৈ গৈছে সেয়া বিশ্ববাসীৰ বাবে অমল প্ৰেৰণাৰ উৎস। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইনুজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইফালে গান্ধী মণ্ডপৰ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চানমাৰীৰ অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ কাৰ্যালয়ত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰী উৰ্ষাও বৰা ব্ৰহ্ম, খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ কমলা কলিতাৰ উপস্থিতিত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণত গান্ধীজীৰ সত্য আৰু অহিংসাৰ পথেৰে অসমখনক বিকাশৰ গতিত আগুৱাই নিয়া হ'ব বুলি আশা ব্যক্ত কৰে। জাতিৰ পিতাগৰাকীৰ জয়ন্তীৰ লগতে সংগতি ৰাখি আজি কামৰূপ জিলাৰ ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অধীনত মেগা স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰা এই স্বাস্থ্য মেলাত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু, প্ৰসূতি, শিশু, দন্ত, মনোৰোগ আদি বিভিন্ন বিভাগৰ চিকিৎসা সেৱা প্ৰদান কৰা হয়। লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়। বৰপেটা জিলাৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি জিলা কৃষি বিভাগে ঔষধি গছৰ এখন বাগিচা নিৰ্মাণৰ কাম আৰম্ভ কৰে। আনহাতে আজিৰ দিনটোৰ লগত সংগতি ৰাখি জিলা কৃষি বিভাগে আন কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। কাৰ্বি আংলং জিলাতো গান্ধী জয়ন্তী উপলক্ষে আন্তৰ্জাতিক অহিংসা দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। কৰিমগঞ্জ জিলাত গান্ধী জয়ন্তী উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, বক্তৃতা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হয়। গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত আজি গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত অসম বিধানসভাৰ বৈঠক অনুষ্ঠিত হয়। সন্ধিয়া 6 বজাৰ পৰা এই কেবিনেট বৈঠকখন আৰম্ভ হ'ব। বৈঠকৰ পিছতে চৰকাৰৰ ফালৰ পৰা সংবাদমেলৰ জৰিয়তে সিদ্ধান্তসমূহ সদৰি কৰা হ'ব। চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছৰ নৱম দিনা আজি ভাৰতে 3টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক সংখ্যা 56লৈ বৃদ্ধি কৰিছে। ভাৰতীয় মহিলা আৰু পুৰুষৰ স্পীড স্কেটিং দলে 2টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে টেবুল টেনিছত মহিলাৰ ডাবল শাখাত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় মহিলা স্কেটিং দলৰ সঞ্জনা ভাটুকা, কাৰ্তিকা জগদীশৰণ, হিৰণ সাধুক আৰু আৰতি কস্তুৰী ৰাজে 3000 মিটাৰ স্পীড স্কেটিং ৰিলেত তৃতীয় স্থান দখল কৰে। ভাৰতৰ আৰিয়ন পল, আনন্দ কুমাৰ, সিদ্ধান্ত বিক্ৰমক লৈ গঠিত পুৰুষৰ স্পীড স্কেটিং দলটোৱেও তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। টেবুল টেনিছত আৰ্হিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে মহিলাৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে। ছেমি ফাইনেলত তেওঁলোক উত্তৰ কোৰিয়াৰ চুয়ং চাহ আৰু চুগ্য়ং পকৰ বিৰুদ্ধে খেলি পৰাজিত হয়। অসমৰ অমলান বৰগোহাঞিয়ে আজি সন্ধিয়া 5:25 পুৰুষৰ 200 মিটাৰ দৌৰৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।